وَإِذْ قَالَ مُوسَى لِقَوْمِهِ يَا قَوْمِ اذْكُرُوا نِعْمَةَ اللَّهِ عَلَيْكُمْ إِذْ جَعَلَ فِيكُمْ أَنْبِيَاءَ إِذْ جَعَلَ فِيكُمْ أَنْبِيَاءَ وَجَعَلَكُمْ مُلُوكًا وَآتَاكُم مَّا لَمْ يُؤْتِ أَحَدًا مِّنَ الْعَالَمِينَ
আৰু স্মৰণ কৰা যেতিয়া মুছাই তেওঁৰ সম্প্ৰদায়ক কৈছিল, হে মোৰ সম্প্ৰদায়ৰ লোকসকল, তোমালোকে তোমালোকৰ ওপৰত থকা আল্লাহৰ অনুগ্ৰহবোৰ স্মৰণ কৰা। যেতিয়া তেওঁ তোমালোকৰ মাজৰ পৰাই নবী বনাইছিল আৰু তোমালোকক ৰজা বাদশ্বাহ বনাইছিল, লগতে তোমালোকক সেইটো প্ৰদান কৰিছিল যিটো সৃষ্টি জগতৰ কাকো প্ৰদান কৰা নাছিল।